এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি জৰ্ডান, ইথিঅপিয়া আৰু ওমানলৈ যাব। বিজেপিৰ সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিহাৰৰ মন্ত্ৰী তথা পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। 2026 চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে EVMসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে। অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত কালি সন্ধিয়া সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 15 বৃদ্ধি পাইছে। আৰু ধৰমশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 7 পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি জৰ্ডান, ইথিঅপিয়া আৰু ওমানলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে জৰ্ডানৰ ৰজা আব্দুল্লা দ্বিতীয় বিন আল হুছেইনৰ আমন্ত্ৰণ মৰ্মে দেশখন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে জৰ্ডানৰ ৰজাৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে অন্যান্য আঞ্চলিক বিষয়ত মত বিনিময় কৰিব। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক এইবাৰ 75 সম্পূৰ্ণ কৰিছে। ভাৰত আৰু জৰ্ডানৰ মাজত শক্তিশালী অৰ্থনৈতিক সম্পৰ্ক আছে আৰু ভাৰত হৈছে জৰ্ডানৰ তৃতীয় বৃহৎ বাণিজ্য অংশীদাৰ। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী কাইলৈ ইথিঅপিয়ালৈ যাব। এয়া হ'ব তেওঁৰ প্ৰথমটো ইথিঅপিয়া ভ্ৰমণ। শ্ৰীমোদীয়ে ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী ডঃ এবি আহমেদ আলীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী 17 ডিচেম্বৰত ওমানলৈ যাব আৰু তাত তেওঁ চুলতান হেইথম ইবন তাৰিকক সাক্ষাৎ কৰিব। ভাৰত আৰু ওমানৰ মাজৰ কূটনৈতিক সম্পৰ্কই 70 সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। বিজেপি সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিহাৰৰ মন্ত্ৰী তথা পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। এগৰাকী সাংগঠনিক নেতা হিচাপে বহুলভাৱে পৰিচিত শ্ৰীনবীনে সম্প্ৰতি পাটনাৰ বাংকীপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ লগতে নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰত পথ নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে। শ্ৰীনবীন হৈছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ। 45 নীতিন নবীন বিজেপিৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া কাৰ্যকৰী সভাপতি তথা বিহাৰৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিজেপি নেতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ নেতাগৰাকীক ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে নীতিন নবীন হৈছে দলৰ এগৰাকী কঠোৰ পৰিশ্ৰমী কৰ্মী। বিহাৰৰ কেইবাবাৰৰ বিধায়ক তথা মন্ত্ৰী হিচাপে তেওঁৰ যথেষ্ট সাংগঠনিক অভিজ্ঞতা আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীনবীনৰ দক্ষতা আৰু সমৰ্পণে অনাগত সময়ত দলটোক অধিক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা ব্যক্ত কৰে। 2026 চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে EVMসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে। এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে অন্য ৰাজ্যৰ 5 নডেল বিষয়াক নিয়োগ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ উপ মুখ্য নিৰ্বাচনী বিষয়া শানিয়া কায়েম মিজে, মহাৰাষ্ট্ৰৰ উপ মুখ্য নিৰ্বাচনী বিষয়া যোগেশ গোস্বামী, মেঘালয়ৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া পি কে বড়ো, মিজোৰামৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ইথেল ৰং থাং পুই আৰু নিৰ্বাচন আয়োগৰ অধীনৰ সচিব কনিষ্ক কুমাৰক ৰাজ্যখনৰ নডেল বিষয়া হিচাপে নিয়োগ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 15 বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এই গুলীচালনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বন্দুকধাৰীৰ 2 পিতা পুত্ৰ আছিল। গুলীচালনাৰ সময়ত আৰক্ষীৰ হাতত 50 পিতৃৰ মৃত্যু হয় আৰু পুত্ৰজনক সংকটজনক অৱস্থাত আৰক্ষীয়ে জিম্মাত লয়। এই আক্ৰমণত 2 আৰক্ষী বিষয়াকে ধৰি 42 লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীৰ পৰা 6 বন্দুক আৰু 2 বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়। দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰিছে। ইপিনে ইজৰাইলৰ বিদেশ মন্ত্ৰী গিডিয়ন ছাৰে এই ঘটনাটোৱে তেওঁক স্তম্ভিত কৰি তোলা বুলি উল্লেখ কৰি ইয়াক যোৱা দুটা বছৰত অষ্ট্ৰেলিয়াৰ ৰাজপথত ইহুদী বিৰোধী কাৰ্যসূচীৰ পৰিণাম বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দীটিৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীৱ গৰিহণা দিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈতে আছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি সমৰ্থন জনাই আহিছে আৰু সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে সদায় থিয় দিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও এই আক্ৰমণক গৰিহণা দিছে। দক্ষিণ ভাৰতৰ তাঞ্জাভুৰৰ মুথাৰায়াৰ সাম্ৰাজ্যৰ সুভাৰণ মৰাণ হিচাপে পৰিচিত সম্ৰাট পেৰুম্বিদিগু মুথাৰায়াৰ দ্বিতীয় স্মৃতিত কালি মুকলি কৰা এটা ডাক টিকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে নতুন দিল্লীত এই ডাক টিকট মুকলি কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সামাজিক মাধ্যমযোগে দিয়া এটা উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সম্ৰাট পেৰুম্বিদিগু মুথাৰায়াৰ এগৰাকী দক্ষ তীক্ষ্ণদী আৰু কৌশলী প্ৰশাসক আছিল। তেওঁ ন্যায়পৰায়ণতা আৰু তামিল সংস্কৃতিৰ পুৰোধা হিচাপে পৰিচিত আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে সম্ৰাট পেৰুম্বিদিগু মুথাৰায়াৰ দ্বিতীয়ৰ অনন্য জীৱন আৰু কৰ্মৰ বিষয়ে অধ্যয়ন কৰিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনায়। অসমৰ সংবাদ জগতৰ মহিৰুহ দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই 2018 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ ক্ষেত্ৰত অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। আজি দিনৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহ প্ৰথমে চানমাৰীৰ বাসগৃহলৈ আৰু তাৰ পাছত আছাম ট্ৰিবিউনৰ চৌহদলৈ আনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ইজৰাইলী ড্ৰোন আক্ৰমণত কালি লেবাননত হিজবুল্লাহৰ 3 সদস্য মৃত্যু হোৱাৰ লগতে আন এজন আঘাতপ্ৰাপ্ত হয়। লেবাননৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা মতে দেশখনৰ বিণ্ট জেবিল জিলাৰ ইয়াটাৰ গাঁৱত সংঘটিত ড্ৰোন আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়। দ্বিতীয়টো ড্ৰোন আক্ৰমণ সংঘটিত হয় ছাফদ আল বাতিহ আৰু বাৰাচী নগৰৰ মাজত। এই আক্ৰমণতো এজন লোকৰ মৃত্যু হয়। জৱৈয়া গাঁৱত সংঘটিত আনটো ড্ৰোন আক্ৰমণৰ ঘটনাত তৃতীয়জন লোকৰ মৃত্যু হয় বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰে। লেবাননৰ নিৰাপত্তাৰক্ষীৰ উৎসই জনোৱা মতে এই 3 লোক হিজবুল্লাহৰ সদস্য আছিল। হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত যোৱা বছৰত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল যদিও এই চুক্তি উলংঘা কৰি হিজবুল্লাহে পুনৰ সাংগঠনিক আন্তঃগাঁথনি বৃদ্ধিৰ তৎপৰতা চলাইছিল বুলি ইজৰাইলী সেনাই প্ৰকাশ কৰে। ধৰমশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 7 পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া 118 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে 15 অভাৰ 5 বলতে 3 বিনিময়ত 120 কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক 35 কৰে। তিলক বৰ্মা 26 কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 117 সংগ্ৰহ কৰে। দলটোৰ হৈ এইডেন মাৰ্কাৰমে সৰ্বাধিক 81 কৰে। অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে 2 উইকেট দখল কৰে। এই জয়ৰ সুবাদত ভাৰত সম্প্ৰতি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰিছে। টি-20 শৃংখলাৰ চতুৰ্থখন খেল পৰহিলৈ লক্ষ্ণৌত আৰু 5ম তথা অন্তিমখন খেল অহা শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি জৰ্ডান, ইথিঅপিয়া আৰু ওমানলৈ যাব। 2026 পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে EVMসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে। আৰু ধৰমশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 7 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।